নহিমিয়া আঠ অধ্যায়। লোকসকলক শিক্ষা দিয়া আৰু পজা পৰ্ব পালন কৰা। সপ্তম মাহত ইজৰাইলৰ সন্তানসকল নিজৰ নগৰত আছিল। জলদুৱাৰৰ আগত থকা মুকলি ঠাইত এটা উদ্দেশ্যৰ কাৰণে সকলো লোকে নিজকে একগোট কৰিলে। ইজৰাইলৰ বাবে যিহুৱাই আদেশ কৰা মুচিৰ ব্যৱস্থা পুস্তক আনিবলৈ তেওঁলোকে ইজৰা অধ্যাপকক ক'লে, সপ্তম মাহৰ প্ৰথম দিনা ইজৰা পুৰোহিতে সমাজৰ আগলৈ স্ত্ৰী পুৰুষ আদি যিমান লোকে শুনিব আৰু বুজিব পাৰে তেওঁলোকৰ ওচৰলৈ সেই পুস্তক আনিলে। জলদুৱাৰৰ আগত থকা মুকলি ঠাইফালে মুখ কৰি স্ত্ৰী পুৰুষ আদি যিমানেই বুজিব পাৰে তেওঁলোকৰ আগত তেওঁ ৰাতিপুৱাৰে পৰা দুপৰ বেলালৈকে তাক পাঠ কৰিলে। সকলো লোকে সেই ব্যৱস্থা পুস্তকৰ কথা মন দি শুনিলে। ইজৰা অধ্যাপকে সেই কাৰ্যৰ কাৰণে সজা এখন ওখত কাঠৰ মঞ্চৰ ওপৰত থিয় হৈছিল। তেওঁ ওচৰত সোঁফালে মতিথিয়া, চেমা, অনায়া, উৰিয়া, হিলকিয়া আৰু মাছেয়া আৰু বাওঁফালে পদায়া, মিছাইল, মলকিয়া, হাছুম, হছবদানা, জখৰীয়া আৰু মছলম থিয় হৈছিল। তাৰপাছত এজৰাই সকলো লোকতকৈ ওখ ঠাইত থিয় হৈ সকলো লোকে দেখাকৈ পুস্তকখন মেলিলে। তেওঁ পুস্তকখন মেলা মাত্ৰে সকলো লোক উঠি থিয় হ'ল। ইজৰাই মহান ঈশ্বৰ যিহুৱাৰ ধন্যবাদ কৰিলে আৰু সকলো লোকে হাত দাঙি উত্তৰ দিলে, আমেন, আমেন। তাৰপাছত মূৰ দোৱাই মাটিত উবুৰি হৈ যিহুৱাৰ আগত প্ৰণিপাত কৰিলে আৰু যেচুৱা, বাণী, চেৰেবিয়া, জামিন, অগকুপ, চপথই, সুদিয়া, মাছেয়া, কলিতা, অজৰিয়া, যুজাবত, হানন, পলায়া আৰু লেবিয়াসকলে নিজ নিজ ঠাইত থিয় হৈ থকা লোকসকলক ব্যৱস্থা পুস্তকখনৰ অৰ্থ বুজিবলৈ সহায় কৰিলে। তাৰপাছত তেওঁলোকে স্পষ্টকৈ ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে। লোকসকলে বুজিব পৰাকৈ তাৰ অৰ্থ বুজাই দিলে। দেখাধক্ষ নহিমিয়া, অধ্যাপক আৰু পুৰোহিত ইজৰা আৰু লেবিয়াসকল যিসকলে অৰ্থ বুজাই দিছিল তেওঁলোকে লোকসকলক ক'লে, আজি আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে শোক নকৰিব আৰু নাকান্দিব, কাৰণ ব্যৱস্থা পুস্তকৰ বাক্য শুনি সকলো লোকে কান্দি আছিল। তেতিয়া নহিমিয়াই তেওঁলোকক ক'লে, যাওক, চৰ্বিজাতীয় বস্তু ভোজন কৰক আৰু মিঠা ৰস পান কৰক, আৰু যাৰ প্ৰস্তুত কৰা একো বস্তু নাই তেওঁলোকৰ কাৰণে কিছু আহাৰ পঠাই দিয়ক, কিয়নো আজি আমাৰ প্ৰভুৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব, কাৰণ জিহুৱাত যি আনন্দ সেয়ে আপোনালোকৰ শক্তি। সেয়ে লেবিয়াসকলে লোকসকলক শান্ত কৰি ক'লে, মনে মনে থাকক, কাৰণ আজি পবিত্ৰ দিন, আপোনালোকে দুখ নকৰিব। তেতিয়া তেওঁলোকক বুজাব বিচৰা কথা বুজি খোৱা বোৱা কৰিবলৈ আৰু আহাৰ ভাগ কৰি খাবলৈ আৰু অতিশয় আনন্দেৰে উদযাপন কৰি সকলো লোক নিজৰ বাটে গ'ল। তাৰপাছত দ্বিতীয় দিনা সকলো লোকৰ পিতৃবংশৰ মূল লোক, পুৰোহিত আৰু লেবিয়াসকলে ব্যৱস্থা পুস্তকৰ বাক্য গভীৰভাৱে বুজিবলৈ ইজৰা অধ্যাপকৰ ওচৰলৈ আহি গোট খালে। তেওঁলোকে ব্যৱস্থা পুস্তকত লিখা কথাৰ পৰা গম পালে যে কিদৰে মুচিৰ দ্বাৰাই জিহুৱাই আদেশ কৰা অনুযায়ী ইজৰাইলৰ সন্তানসকলে সপ্তম মাহৰ পৰ্বৰ কালত গৃহত থাকিব লাগে। আপোনালোকে ইয়াত লিখাৰ দৰে জেৰুচালেমত আৰু তেওঁলোকৰ সকলো নগৰত এই কথা ঘোষণা কৰি ক'ব লাগে যে অস্থায়ী আশ্ৰয় গৃহ সাজিবৰ কাৰণে পৰ্বতলৈ গৈ জলফাই গছ, বনৰীয়া জিত গছ আৰু মেণ্ডি গছৰ ডাল, খাজুৰ পাত আৰু ছাঁ দিয়া গছৰ পাত আনক। সেয়ে লোকসকলে ওলাই গৈ সেইবোৰ আনি প্ৰত্যেকে নিজৰ বাবে তেওঁলোকৰ নিজৰ চোতালত ঈশ্বৰৰ গৃহৰ চোতালবোৰত জল দুৱাৰ সন্মুখৰ মুকলি ঠাইত আৰু ইফ্ৰইমৰ দুৱাৰৰ সন্মুখৰ মুকলি ঠাইত গৃহ সাজিলে। সমবেত হোৱা লোকসকলৰ যিসকল বন্দী অৱস্থাৰ পৰা ঘূৰি আহিছিল গৃহ সাজি তাত বাস কৰিলে, কাৰণ নুনৰ পুত্ৰ যেচুৱাৰ দিনৰে পৰা সেই দিনলৈকে ইজৰাইলৰ সন্তানসকলে এই পৰ্ব পালন কৰা নাছিল, সেয়ে অধিক আনন্দ হ'ল। ইজৰাইল প্ৰথম দিনৰে পৰা শেষৰ দিনলৈকে প্ৰতিদিনে ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে। তেওঁলোকে সাত দিন পৰ্ব পালন কৰিলে আৰু বিধি অনুসাৰে অষ্টম দিনা ধৰ্মসভা পালন কৰিলে।